গীতমালা 28 অধ্যায় ডাউদৰ ৰচিত গীত। হে যীহোৱা, মই তোমাৰ ওচৰত প্ৰাৰ্থনা কৰিছো, হে মোৰ শিলা, মোলৈ আওকাণ নকৰিবা, কাৰণ তুমি যদি মনে মনে থাকা, তেন্তে মৈদামৰ গাতলৈ নামি যোৱাবোৰৰ দৰে মোৰ দশা হ'ব। সহায়ৰ কাৰণে মই যেতিয়া তোমাৰ আগত কাটৰুক্তি কৰোঁ, তোমাৰ মহাপবিত্ৰ স্থানৰ ফাললৈ হাত দাঙো, তেতিয়া তুমি মোৰ নিবেদন শুনা। যিসকল দুষ্ট, যিসকলে দুষ্টতাৰ কাৰ্য কৰি ফুৰে, যিসকলে চুবুৰীয়াৰ লগত মুখেৰে শান্তিৰ কথা কয়, অথচ অন্তকৰণত দুষ্ট ইচ্ছা পুহি ৰাখে, সেইসকলৰ লগত তুমি মোক টানি নিনিবা। তেওঁলোকৰ কাৰ্য আৰু কৰ্মৰ দুষ্টতা অনুসাৰে তুমি তেওঁলোকক প্ৰতিফল দিয়া, তেওঁলোকৰ হাতৰ কাৰ্য অনুসাৰে তেওঁলোকক প্ৰতিফল দিয়া, তেওঁলোকে পাবলগীয়া যি আছে তাকেই তেওঁলোকক দিয়া, কিয়নো তেওঁলোকে যীহোৱাৰ কাৰ্য বা তেওঁৰ হাতে কৰা কৰ্মলৈ মনোযোগ নিদিয়ে, সেয়ে যীহোৱাই তেওঁলোকক বিনষ্ট কৰিব আৰু পুনৰাই গঢ় নিদিব। সকলো প্ৰশংসা যীহোৱাৰেই, তেওঁ মোৰ কাকুতিৰ স্বৰ শুনিলে। যীহোৱাই মোৰ বল আৰু মোৰ ঢাল, মোৰ হৃদয়ে তেওঁতেই ভৰসা কৰে, সেইবাবে মই সহায় পাইছো, সেইবাবেই মোৰ অন্তৰ আনন্দত ভৰি পৰিছে। মই মোৰ গীতেৰে তেওঁৰ ধন্যবাদ কৰোঁ। যীহোৱা তেওঁৰ লোকসকলৰ বল, তেওঁৱেই তেওঁৰ অভিষিক্তজনৰ পৰিত্ৰাণৰ দুৰ্গ। হে যীহোৱা, তোমাৰ লোকসকলক তুমি ৰক্ষা কৰা, তোমাৰ সম্পত্তিক তুমি আশীৰ্বাদ কৰা, তুমি তেওঁলোকৰ ৰখীয়া হোৱা আৰু চিৰকাল তেওঁলোকক বৈ নিয়া।